বাতৰি কৈছো পৰিস্মিতা দিহিঙীয়াই আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সংসদৰ দুমাহজোৰা বাজেট অধিৱেশন আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে দেশৰ বিকাশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে নিৰন্তৰ কাম কৰি আছে বুলি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদৰ যুটীয়া অধিৱেশনত দিয়া ভাষণত উল্লেখ কৰিছে। 70-জনীয়া দিল্লী বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 4 দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। পাঞ্জাবৰ ফিৰোজপুৰত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত 9 জন লোকৰ মৃত্যু হোৱাৰ লগতে 15 জন লোক গুৰুতৰভাৱে আহত হয় আৰু ডেৰাডুনত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত ছত্তীশগড়ৰ বিজয় কুমাৰে ভাৰোত্তোলনৰ ক্লিন এণ্ড জাৰ্কৰ 55 কিলোগ্ৰাম শাখাত 143 কিলোগ্ৰাম ভাৰোত্তোলন কৰি ৰাষ্ট্ৰীয় অভিলেখ স্পৰ্শ কৰিছে। সংসদৰ দুমাহজোৰা বাজেট অধিৱেশন আজি আৰম্ভ হৈছে। অধিৱেশনৰ আৰম্ভণিৰ দিনা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাষণৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ কুম্ভমেলাত হোৱা হেঁচা ঠেলাৰ ঘটনাত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা ভক্তসকলৰ লগতে 24 ডিচেম্বৰত দেহাৱসান ঘটা প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙলৈ শ্ৰদ্ধা নিবেদন কৰে। ৰাষ্ট্ৰপতিয়ে কয় যে মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালত 3 গুণ ক্ষীপ্ৰতাৰে কাম হৈছে। শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে দেশৰ বিকাশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে নিৰন্তৰ কাম কৰি আছে। চৰকাৰৰ বিভিন্ন আঁচনিত আলোকপাত কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সম্প্ৰসাৰণৰ জৰিয়তে অতিৰিক্ত 3 কোটি পৰিয়ালক নতুন ঘৰ প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ধাৰতী আৱা জনজাতি গ্ৰাম উৎকৰ্ষ কাৰ্যসূচীৰ কথা উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে 5 কোটি জনজাতীয় লোকৰ বিকাশৰ বাবে এই কাৰ্যসূচী আৰম্ভ হৈছিল। একেদৰে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত চৰকাৰে 70 বছৰ ঊৰ্ধৰ 6 কোটি জ্যেষ্ঠ নাগৰিকক স্বাস্থ্য বীমা প্ৰদানৰ সিদ্ধান্তৰ কথাও ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে। চৰকাৰে যুৱচামৰ বাবে শিক্ষা আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বিষয়ক অগ্ৰাধিকাৰ দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে দেশৰ শীৰ্ষ 5টা কোম্পানীত 1 কোটি যুৱক যুৱতীক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত ছাত্ৰ ছাত্ৰীসকলক আধুনিক শিক্ষা প্ৰদান কৰা হ'ব বুলিও শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। মহিলা সবলীকৰণৰ বিষয়ত আলোকপাত কৰি ৰাষ্ট্ৰপতিয়ে কয় যে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্যৰে কাম কৰি আছে। বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত বেংকিং আৰু ডিজি পেমেণ্ট সখীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলিও তেওঁ উল্লেখ কৰে। ডিজিটেল পেমেণ্ট পদ্ধতিৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়ীসকল উপকৃত হৈছে বুলি ৰাষ্ট্ৰপতিয়ে কয়। ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে সামাজিক ন্যায় আৰু সমতাৰ বিষয়ত ডিজিটেল প্ৰযুক্তিক ব্যৱহাৰ কৰিছে। তেওঁ লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযান আৰম্ভ কৰা হৈছিল। শ্ৰীমতী মুৰ্মুৱে তেওঁৰ ভাষণত জম্মু কাশ্মীৰত উধমপুৰ শ্ৰীনগৰ বাৰামুল্লা ৰেল যোগাযোগ প্ৰকল্প সম্পূৰ্ণ হোৱাৰ বিষয়ে উল্লেখ কৰি কয় যে এতিয়া কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে ৰেল যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ হৈ উঠিছে। আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত অৰ্থনৈতিক সমীক্ষা দাখিল কৰিব। বিত্তমন্ত্ৰী সীতাৰমণে কাইলৈ লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব। সোমবাৰে ৰাজ্যসভা আৰু লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱক লৈ আলোচনা হ'ব। সংসদৰ বাজেট অধিৱেশনে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত নতুন আত্মবিশ্বাস আৰু শক্তিৰ সঞ্চাৰ কৰিব। সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে 2047 চনত যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰাৰ 100 বছৰ সম্পূৰ্ণ হ'ব তেতিয়া বিকশিত ভাৰতৰ লক্ষ্যও প্ৰাপ্তি হ'ব। তেওঁ কয় যে জনসাধাৰণে তেওঁৰ চৰকাৰক তৃতীয়বাৰৰ বাবে দেশৰ শাসনভাৰ গ্ৰহণৰ দায়িত্ব দিছে আৰু এয়া হ'ব তেওঁৰ তৃতীয়টো শাসনকালৰ প্ৰথমখন সম্পূৰ্ণ বাজেট। তেওঁ লগতে কয় যে দেশে গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে 75 বছৰ সম্পূৰ্ণ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ হিচাপে স্বীকৃত হোৱাটো অতি গৌৰৱৰ বিষয়। প্ৰধানমন্ত্ৰীয়ে প্ৰতিবাৰৰ দৰে এইবাৰৰ বাজেট অধিৱেশনত বহু গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হ'ব বুলি উল্লেখ কৰে। 70-জনীয়া দিল্লী বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 4 দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। প্ৰায় আটাইবোৰ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপি, আম আদমি পাৰ্টী আৰু কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলে দলীয় প্ৰাৰ্থীৰ হকে জনসাধাৰণৰ সমৰ্থন আদায়ৰ বাবে জনসভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি দ্বাৰকা অঞ্চলত এখন প্ৰচাৰ সভাত ভাগ ল'ব। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সাইনি, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীকে ধৰি বিজেপিৰ অন্যান্য নেতাসকলে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল, আপৰ জ্যেষ্ঠ নেতা তথা পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱান মান আৰু আপৰ সাংসদ সঞ্জয় সিঙেও বিভিন্ন সমষ্টিত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি মাদিপুৰত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত এটা ৰেলীত অংশ ল'ব। কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে নাংলৈ আৰু মুস্তাফাবাদত ৰোড শ্বত ভাগ ল'ব। ৰাষ্ট্ৰীয় ৰাজধানীখনত অহা 5 ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 8 ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
পঞ্জাবৰ ফিৰোজপুৰত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত 9 লোকৰ মৃত্যু হোৱাৰ লগতে 15 লোক গুৰুতৰভাৱে আহত হয়। আমালৈ অহা বাতৰি অনুসৰি এখন ট্ৰাক আৰু কেণ্টাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ট্ৰাকখনত যাত্ৰা কৰা বহুকেইজন লোকৰ থিতাতে মৃত্যু হয়। আহতসকলক ফিৰোজপুৰ আৰু ফৰিদকোটৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে কৈছে যে মহিলাৰ যোগদান অবিহনে দেশ সমৃদ্ধ হ'ব নোৱাৰে। নতুন দিল্লীত আজি পুৱা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰতিষ্ঠা দিৱসত শ্ৰীধনখৰে কয় যে দেশত লোকসভা আৰু বিধানসভাসমূহত মহিলাৰ বাবে 1/3 আসন সংৰক্ষণ কৰা হৈছে। তেওঁ কয় যে মহিলাসকলে প্ৰতিটো প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰিব পাৰে আৰু বৰ্তমান তেওঁলোক প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো দেশৰ হৈ যুদ্ধ কৰিবলৈ সাজু আছে। বৰ্তমানৰ পৰিৱেশ মহিলাসকলৰ বাবে সঁহাৰিজনক বুলিও উপ ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। ৰাজনীতি বা অন্যান্য কৰ্মস্থলীত মহিলাসকলে সন্মুখীন হোৱা ভেদভাৱ অত্যন্ত দুৰ্ভাগ্যজনক বুলিও উপ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনৰ মাজ আকাশত আমেৰিকান সেনাবাহিনীৰ ব্লেক হক হেলিকপ্টাৰ আৰু এখন যাত্ৰীবাহী বিমানৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাত কমেও 67 লোকৰ মৃত্যুৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে নিহতসকলৰ আত্মীয়লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোনাল্ড ৰেমন বিমান বন্দৰৰ সমীপত কালি সংঘটিত এই দুৰ্ঘটনাটোত সেনাবাহিনীৰ হেলিকপ্টাৰত 3 সেনা জোৱানৰ লগতে যাত্ৰীবাহী বিমানখনৰ 64 যাত্ৰীৰ মৃত্যু হোৱা বুলি দেশখনৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অসমৰ বজালি জিলাৰ পাঠশালাত আজিৰে পৰা 5 কাৰ্যসূচীৰে ৰাজ্যৰ বৃহত্তম সাহিত্যৰ অধিৱেশন অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি তথা অসমৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি পুৱা পাঠশালা সাহিত্য সভাৰ ভট্টদেৱ ক্ষেত্ৰ মুকলি কৰে। ইয়াৰ পাছতে আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়ে এটা খৰ্গযুক্ত গড়ৰ আকৃতিত নিৰ্মাণ কৰি উলিওৱা অধিৱেশনৰ মূল তোৰণ উদ্বোধন কৰে। উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা 38 ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত ছত্তীশগড়ৰ বিজয় কুমাৰে ভাৰোত্তোলনৰ ক্লিন এণ্ড জাৰ্কৰ 55 শাখাত 143 ভাৰ উত্তোলন কৰি ৰাষ্ট্ৰীয় অভিলেখ স্পৰ্শ কৰিছে। অসমে কালি উচুৰ জৰিয়তে এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত প্ৰথমটো পদক অৰ্জন কৰে। চানমা ব্ৰহ্মই উচুৰ পুৰুষৰ টাইজিকোৱান শাখাত অসমৰ হৈ ৰূপৰ পদক লাভ কৰে। একেদৰে মহিলাৰ 45 শাখাত প্ৰিয়া বড়ো, 75 শাখাত ক্ষুদ্ৰা পাংয়িং আৰু 56 শাখাত ইলিনা ৰাভাই ছেমিফাইনেলত প্ৰৱেশ কৰি 3 পদক নিশ্চিত কৰিছে। ফুটবলত অসমে জয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছে। অসমে কালি গ্ৰুপ পৰ্যায়ৰ এখন খেলত শক্তিশালী গোৱাক 3-2 পৰাস্ত কৰে। অসমৰ মহিলা বেডমিণ্টন দল আজি ছেমিফাইনেলত উত্তৰাখণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এই শিতানৰ খেলসমূহত ইতিমধ্যে আৰম্ভ হৈছে। অসমে বেডমিণ্টনৰ উপৰি উচু, বক্সিং, শ্বুটিং, চাইক্লিং, ছুইমিং, স্কোৱাছ আৰু ভাৰোত্তোলনত আজি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বক্সিঙত লাভলীনা বৰগোহাঁয়ে পদক জয়ৰ চেষ্টা চলাব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সংসদৰ 2 বাজেট অধিৱেশন আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে দেশৰ বিকাশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে নিৰন্তৰ কাম কৰি আছে বুলি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদৰ যুটীয়া বৈঠকত দিয়া ভাষণত উল্লেখ কৰিছে। 70 দিল্লী বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 4 বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। পাঞ্জাবৰ ফিৰোজপুৰত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত 9 লোকৰ মৃত্যু হোৱাৰ লগতে 15 লোক গুৰুতৰভাৱে আহত হয় আৰু ডেৰাডুনত চলি থকা 38 ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত ছত্তীশগড়ৰ বিজয় কুমাৰে ভাৰোত্তোলনৰ ক্লিন এণ্ড জাৰ্কৰ 55 শাখাত 143 ভাৰ উত্তোলন কৰি ৰাষ্ট্ৰীয় অভিলেখ স্পৰ্শ কৰিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3:00।